এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন 3 উদ্বোধন কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছোৱালীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভাৰম্ভ কৰে। উত্তৰাখণ্ডৰ কালি ডাৱৰ বিস্ফোৰণ হোৱা এলেকাসমূহত যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে। আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ৰেপ ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে। এতিয়া শুনক বিতং বাতৰি। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বৰ্ষৰ বাবে মণিপুৰৰ আনুমানিক আয় আৰু ব্যয়ৰ প্ৰাকলন সংসদত দাখিল কৰে। কেন্দ্ৰীয় ডঃ জিতেন্দ্ৰ সিঙেও 2023-24 বৰ্ষৰ বাবে কৰ্মযোগী ভাৰতৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা দিলীপ শইকীয়াই শূন্যকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ একাংশ সাংসদে সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধ্বনি দিবলৈ ধৰে। শ্ৰীশইকীয়াই কয় যে প্ৰতিদিনে সদনৰ কাম কাজ বিঘ্নিত কৰা আৰু সদনৰ মজিয়ালৈ পোষ্টাৰ প্লেকাৰ্ড লৈ অহাটো সঠিক নহয়। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক ইতিবাচক ভূমিকা পালন কৰিবলৈ আৰু সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহান জনায়। সদনৰ কাৰ্যক্ৰমণিকা বিঘ্নিত কৰাৰ দৰে সদনৰ গৰিমা লাঘৱ কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীশইকীয়াই প্ৰতিবাদত সদস্যসকলক নিজ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। এনে পৰিস্থিতিৰ মাজতে তেওঁ সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষই 1945 চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত সংঘটিত পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে 80 বছৰ পূৰ্বে 1945 চনত 6 আৰু 9 আগষ্টত হিৰোশ্বিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমাৰে আক্ৰমণ চলোৱা হৈছিল। এই বিস্ফোৰণত ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাইছিল আৰু অগণন লোক জীৱনলৈ ঘূনীয়া হৈছিল। শ্ৰীবিৰলাই পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ নাশ কৰিবলৈ আৰু গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰাৰ প্ৰতি সদনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সদনো এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মানাৰ্থে কিছু সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে অধ্যক্ষই প্ৰশ্নোত্তৰ কালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাত বিশেষ বিস্তৃত সংশোধন সম্পৰ্কে আলোচনাৰ দাবী তুলি ধ্বনি দিবলৈ ধৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সদনে কালি নতুন দিল্লীত দেহাৱসান ঘটা প্ৰাক্তন সদস্য সত্যপাল মালিকলৈ শ্ৰদ্ধা নিবেদন কৰে। উপসভাপতি হৰিবংশে কয় যে শ্ৰীমালিকে ৰাজ্যসভাত উত্তৰ প্ৰদেশত 2 বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। সত্যপাল মালিকে বিহাৰ, গোৱা আৰু জম্মু কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুলি উপসভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। হৰিবংশে কয় যে সত্যপাল মালিকৰ বিয়োগত দেশে এগৰাকী প্ৰবীণ ৰাজনীতিবিদ আৰু দক্ষ সাংসদক হেৰুৱালে। ইয়াৰ পাছতে উপসভাপতিগৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা 35খন সভা স্থগিতকৰণৰ জাননী লাভ কৰা বুলি আৰু বিভিন্ন নিয়মৰ দোহাই দি জাননীসমূহ প্ৰত্যাখ্যান কৰা বুলি ঘোষণা কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে নিজৰ নিজৰ বিষয় উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হৰিবংশে কয় যে শূন্যকালত কেইবাগৰাকীও সদস্যৰ ৰাজহুৱা গুৰুত্বৰ বিষয় উত্থাপন কৰিব বিচাৰিছে আৰু সদনৰ কাম কাজ বিঘ্নিত কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত সভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন 3 উদ্বোধন কৰে। চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ সম্প্ৰসাৰণৰ অংশ হিচাপে এই কৰ্তব্য ভৱন 3 মুকলি কৰা হয়। আকাশবাণীৰ দিল্লীৰ সংবাদদাতাই জনোৱা মতে দেশৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ কাম কাজসমূহ সুসংগঠিত কৰা তথা শাসন ব্যৱস্থাক অধিক সক্ষম কৰি তোলাৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা ভালেমান সামূহিক কেন্দ্ৰীয় সচিবালয় ভৱনৰ ভিতৰত কৰ্তব্য ভৱন 3 হৈছে প্ৰথমটো এনে ভৱন। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছোৱালীৰ নামভৰ্তি বৃদ্ধিৰ বাবে আজি মুখ্যমন্ত্ৰী নিযুত মইনীয়া নামৰ মাহিলী বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে। আজি উচ্চতৰ শিক্ষা আৰু এছ চি আৰ টিৰ বাবে আবেদন পত্ৰ বিতৰণ কৰা হৈছে। মাধ্যমিক শিক্ষাৰ বাবে 7, 8 আৰু 9 আগষ্টত আবেদন পত্ৰ বিতৰণ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলী 1250 টকা আৰু স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত 1,60,000 ছাত্ৰীক 133 কোটি টকা বিতৰণ কৰা হৈছিল। 2025-26 বৰ্ষত 4,00,000 ছাত্ৰীক নিযুত মইনা আঁচনিত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কৃষি বিজ্ঞান আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ব্যক্তি অধ্যাপক স্বামীনাথনৰ জন্ম শতবৰ্ষৰ উদযাপনৰ লক্ষ্যৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সহযোগত এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানে কাইলৈৰ পৰা অহা শনিবাৰলৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। এই সন্দৰ্ভত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডঃ এম এল জাতে সাংবাদিকৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানতে বিশিষ্ট বিজ্ঞানীগৰাকীৰ সন্মানাৰ্থে ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব। ভাৰতক এখন খাদ্যৰ অভাৱী ৰাষ্ট্ৰৰ পৰা প্ৰচুৰ খাদ্য সম্ভাৰেৰে পূৰ্ণ ৰাষ্ট্ৰ পৰিণত কৰাৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ গুৰুত্বপূৰ্ণ ভূমিকাত সঞ্চালক প্ৰধানগৰাকীয়ে আলোকপাত কৰে। এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ সৌম্যা স্বামীনাথনে এই সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব আৰু বিশ্বব্যাপী বহনক্ষম কৃষিৰ ভৱিষ্যত নিৰ্মাণত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। চিৰসেউজ বিপ্লৱ জৈৱ আনন্দৰ পথ মূল মন্ত্ৰৰে আয়োজিত এই সন্মিলনত বহনক্ষম আৰু ন্যায়সংগত বিকাশৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ জীৱনজোৰা অৱদানৰ প্ৰতি সন্মান জনোৱা হ'ব। এই সন্মিলনে চিৰসেউজ বিপ্লৱৰ সিদ্ধান্তসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলোচনাৰ বাবে বিজ্ঞানী, নীতি নিৰ্মাতা, উন্নয়ন পেছাদাৰী তথা অংশীদাৰসকলক এখন গোলকীয় মঞ্চ প্ৰদান কৰিব। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালী অঞ্চলত কালি ক্ষীৰগংগা নদীৰ অৱবাহিকাৰ উজনি অংশত হোৱা ডাৱৰ বিস্ফোৰণৰ পৰিণতিত বানাক্ৰান্ত লোকসকলৰ বাবে আৰম্ভ হোৱা উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে। ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন আৰু আন স্থানীয় সহায়কাৰী দলসমূহে এই বিপদৰ সময়ছোৱাত উদ্ধাৰ অভিযানত ক্ষীপ্ৰভাৱে সহায় আগবঢ়াইছে। এতিয়ালৈকে 130 জনতকৈও অধিক বানাক্ৰান্তক উদ্ধাৰ কৰা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে হেলিকপ্টাৰযোগে ধৰালী অঞ্চলৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয় আৰু ৰাজ্যৰ আপাতকালীন কাৰ্য পৰিচালনা কেন্দ্ৰৰ পৰা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী শ্ৰীধামীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি গোটেই ৰাতি চলা উদ্ধাৰ অভিযানৰ বিষয়ে জানিবলৈ দিয়া হৈছে আৰু লগতে বৰ্তমানলৈকে উদ্ধাৰ হোৱা লোকসকলৰ বিষয়েও অৱগত কৰা হৈছে। প্ৰধানমন্ত্ৰীজনৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীজনে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু লগতে উদ্ধাৰকাৰী দলসমূহৰ সৈতে তেওঁ নিৰন্তৰভাৱে যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ মুদ্ৰানীতি কমিটীয়ে আজি ৰেপ ৰেট তথা বাণিজ্যিক বেংকসমূহে প্ৰতিভূতিৰ বিনিময়ত কেন্দ্ৰীয় বেংকৰ পৰা কম সময়ৰ বাবে ধাৰে লোৱা ধনৰ বাবদ দিবলগীয়া সুতৰ হাৰ 5.5% অপৰিৱৰ্তিত ৰাখিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য ভৱন 3 উদ্বোধন কৰে। উত্তৰাখণ্ডৰ কালি ডাৱৰ বিস্ফোৰণ হোৱা এলেকাসমূহত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ৰেপ ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।